পাগল, এইবার আমি যাম বজালিত থকা ভট্টদেব বিশ্ববিদ্যালয়ের উপাচার্য অধ্যাপক বীরিঞ্চি কুমার দাসর ওচৰলৈ। ডক্টর দাস ডাঙরিয়া, নমস্কার।
নমস্কার।
হয়, আপনার সুধিব বিচাৰিছো ডক্টর দাস ডাঙরিয়া, যে বর্তমান এই যে দুর্যোগ হয়েছে, এই দুর্যোগের সময়ছোৱাত ভট্টদেব বিশ্ববিদ্যালয়ের ছাত্র ছাত্রীসকলের শিক্ষাটো যাতে অব্যাহত থাকে, শিক্ষা গ্রহণ প্রক্রিয়াটা যাতে অব্যাহত থাকে, তার বাবে আপনি কি করেছে বাৰু?
আমি মই যিখন বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিত্ব কৰো, এইখন এখন চালুকীয়া অৱস্থাত থকা বিশ্ববিদ্যালয়। প্ৰথম কথা, ইমান দিনে বজালি কলেজ হিচাপে এইখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত সংলগ্ন হৈ আছিল। এতিয়াও আমাৰ বি এ, বি এছ চি, বি কম শ্ৰেণীসমূহৰ দ্বিতীয়, চতুৰ্থ আৰু ষষ্ঠ ষান্মাসিক আৰু ঠিক তেনেকৈ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ চতুৰ্থ ষান্মাসিক গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে আছে। গুৱাহাটী বিশ্ববিদ্যালয়ে যেনেধৰণে চিন্তা চৰ্চা কৰি তেখেতসকলৰ একাডেমিক কাউন্স কেলেণ্ডাৰ সমূহ ভৰ্তি কৰে বা তাক মডিফাই কৰে, সেই অনুযায়ী আমি কিছু পৰিমাণে চলিব লাগিব। আমাৰ নিজৰ হাততো আমাৰ যি ছেকেণ্ড ছেমিষ্টাৰ স্নাতকোত্তৰ শ্ৰেণীসমূহৰ আৰু বি এ, বি এছ চি, বি কমৰ দ্বিতীয় ষান্মাসিক, সেইখিনি আমাৰ হাতত আছে। এইখিনি বিষয়ে আমি ভাবিব লাগিব, তথাপিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ লগত সংগতি ৰাখি আমি কৰিব লাগিব।
আপোনালোকৰ বিশ্ববিদ্যালয়ত প্ৰযুক্তিগত শিক্ষাৰ, তাৰমানে অনলাইন যোগে শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছে নেকি?
আমি চেষ্টা এটা চলাই আছো, যিহেতু ব্যৱস্থাসমূহ নিতান্তই নতুন, শিক্ষকসকলক এই বিষয়ে আমি সজাগ কৰিব লগা হৈছে। মই সহৰ্নিশে চেষ্টা কৰি আছো শিক্ষকসকলক বিভিন্ন ধৰণে যোগাযোগ কৰি, তেওঁলোকক মই পৰামৰ্শ দিছো যে আমাৰ যি ৱেবছাইট আছে www.vastadevi.ac.in, তাতো কিছুমান পঢ়িব লগা ছাত্ৰ ছাত্ৰীৰ বাবে উপযোগী সামগ্ৰী, মেটেৰিয়েল তেখেতসকলে আপলোড কৰি ৰাখিব পাৰে। হোৱাটছএপ যোগে, ইমেইল যোগে তেওঁলোকে এইবিলাক ডিষ্ট্ৰিবিউট কৰিব পাৰে। এনেধৰণে আমি ছাত্ৰ ছাত্ৰীসকলক লগত যোগাযোগ কৰাৰ চেষ্টা কৰিছো, বহু পৰিমাণে সফল হৈছো। মই সততে শিক্ষকসকলৰ লগত যোগাযোগ কৰি আছো, তেখেতসকলে কৈছে ছাত্ৰ ছাত্ৰীসকলে যে ভাল ধৰণেই কথাটো লৈছে, তেওঁলোকে চেষ্টা কৰিছে। মই কিন্তু এটা পৰামৰ্শ দিছো, বিশেষকৈ নতুন শিক্ষক শিক্ষয়িত্ৰীসকলক, যে তোমালোকে ইউ নট অনলি উইল গিভ ক্লাছ নোট, এই নোট বুলি যিটো কথা কয়, এটা চুক্তি এটা স্বৰূপ তুমি কৰিব লাগে ল'ৰা ছোৱালীয়ে, তাৰ উপৰি কিছু পৰিমাণে বহল পঢ়িব পৰা ধৰণৰ বস্তু তেওঁলোকক দিব লাগে, যাতে তেওঁলোকে পঢ়ি এটা তাৰ বিষয়ে জ্ঞান আয়ত্ব কৰাত বা আহৰণ কৰাত সহায় কৰে।
কিন্তু এটা কথা আহে, এটা কথা আহে যে আমি যিমানে অনলাইন নকৰো কিয়, চাওক বজাৰী অঞ্চলৰ একেবাৰে ভিতৰুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰী নিশ্চয় আছে আপোনাৰ বিশ্ববিদ্যালয়ত, নহয় জানো? গতিকে তেওঁলোকৰ তাত ইণ্টাৰনেট পোৱাৰ নোপোৱাৰ কথাটো আহি পৰে। কিন্তু
এই কথাটো আচলতে আছে, কাৰণ মই নিজে বুজো, তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা 1 কিলোমিটাৰ মান পশ্চিমত মই ওচৰতে আছো, মোৰ ঘৰতে ইণ্টাৰনেটৰ মানে ফোন যোগে যিটো আমি ইণ্টাৰনেট লওঁ তাৰ সমস্যা আছে, কিছু পৰিমাণে আছে। তথাপিও মই খবৰ লৈছো বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে আমাৰ যোগাযোগসমূহ পাই আছে, তেখেতসকলে আপত্তি কৰা নাই। আমি সততে শিক্ষকসকলক মই ফোন যোগেও যোগাযোগ কৰাৰ বাবে পৰামৰ্শ
দিছো। শেষত আপোনাক এটা কথা সুধিছো, আমি অকল মেজৰৰ ছাত্ৰ ছাত্ৰীসকলকে গুৰুত্ব দি আছো নে যিসকলৰ পাছ কোৰ্চৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোককো গুৰুত্ব দিছো?
এইটো এটা দৰকাৰী কথাই প্ৰশ্ন কৰিছে, অকল জেনেৰেল পাঠ্যক্ৰম তেওঁলোকক যোগাযোগ কৰাটো অলপ কঠিন। আজি ৰাতিপুৱা মই শুনিছো কোনো এজন শিক্ষকে হেনো তেওঁলোকৰ 90 জনমান ছাত্ৰ ছাত্ৰী এটা গ্ৰুপ কৰিছে, মুঠৰ ওপৰত আমাৰ ফালৰ পৰা চেষ্টা চলিছে যাতে আমি তেওঁলোকৰ লগতো যোগাযোগ স্থাপন কৰিব পাৰো যিমান দূৰ পৰা যায় সেইধৰণে। আৰু আমি আকৌ মই কৈ থওঁ যে আমি যি ইউ জি চিয়ে যিটো নিৰ্দেশনা বা গাইডলাইন দিছে তাৰ ভিত্তিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত মিলাই আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাসমূহো আমি পাতিম যেনেধৰণে পাৰো, যিখিনি সম্ভৱ হয় পৰিস্থিতি সাপেক্ষে সেইধৰণে পাতিম। আশা কৰিছো আমি ভাল ধৰণে এই বস্তুখিনি কৰিব পাৰিম, কাৰণ আমাৰ পৰিসৰ অলপ সৰু। গুৱাহাটী বিশ্ববিদ্যালয় বহু ডাঙৰ, তেওঁলোকৰ আমি শিকিবও পাৰিম। আমি মই ভাবো বস্তুটো আমি
পৰা যাব, নহয় জানো? ধন্যবাদ, আপোনালৈ আমাৰ শুভেচ্ছা থাকিল, নিশ্চয় আপুনি পাৰিব, আৰু আপোনাক ধন্যবাদ জনাইছো আমাক সময় দিয়াৰ বাবে। ধন্যবাদ
ধন্যবাদ ধন্যবাদ।